আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
নুবুজিলা বন্ধু তুমি, প্রভু যীশুর বাণী জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি, হলায় জ্ঞানী হে নুবুজিলা বন্ধু।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ পৰমপিতা পৰমেশ্বৰ আপোনাক ভালে কুশলে ৰাখিছে। আশা কৰোঁ আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। আপোনাৰ কিবা জানিবলগীয়া, কিবা সুধিবলগীয়া কথা থাকিলেও আমালৈ নিসংকোচে লিখিব পাৰে। আহকচোন বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, স্বৰ্গত থকা আমাৰ অসীম দয়ালু কৰুণাময় পিতা, তোমাক ধন্যবাদ জনাইছোঁ, কিয়নো তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ তুমিয়েই আমাক এই সুযোগ দিছা। প্ৰভু, আমি প্ৰাৰ্থনা কৰিছোঁ তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব তুমি আমাক বুজি পোৱাত সহায় কৰা। তুমিয়েই আমাৰ শিকাওঁতা, তুমিয়েই আমাৰ বুজাওঁতা হোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলৰ আগত তুমি নিজকে প্ৰকাশ কৰা, তেওঁলোকৰ জীৱন তুমি আশীৰ্বাদেৰে উপচাই দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় চমুৱেল পুস্তকখন অধ্যয়ন কৰি আছোঁ আৰু আজি আমি দ্বিতীয় চমুৱেল পুস্তকৰ 15 আৰু 16 এই অধ্যায় দুটা একেলগে চাবলৈ ওলাইছোঁ। প্ৰথমতেই আমি 15 নম্বৰ অধ্যায়টো হাতত ল'ব খুজিছোঁ আৰু এই অধ্যায়টোৰ মূল বিষয় হৈছে দাউদ ৰজাৰ বিৰুদ্ধে তেওঁৰ পুত্ৰ অবছালোমৰ বিদ্ৰোহ। আৰু এয়া আচলতে দাউদ ৰজাই কৰা পাপৰ প্ৰতিফল তেওঁ হাতে হাতে পোৱা আমি দেখিবলৈ পাইছোঁ। প্ৰথমতে আমি 1 আৰু 2 নম্বৰ পদ পঢ়ি দিছোঁ। সেই সময়ৰ পাছত অবছালোমে নিজৰ নিমিত্তে এখন ৰথ, কেইটামান ঘোঁৰা আৰু নিজৰ আগে আগে লৰ মাৰিবৰ নিমিত্তে 50 জন মানুহ যুগুত কৰি ল'লে। অবছালোমে ৰাতিপুৱাতে উঠি নগৰৰ দুৱাৰৰ বাটৰ কাষত থিয় হয়। তাতে বিচাৰৰ অৰ্থে ৰজাৰ ওচৰলৈ আহিব লগা কোনো মানুহৰ গোচৰ থাকিলে অবছালোমে তাক মাতি সোধে, তুমি কোন নগৰৰ মানুহ? তাতে সি, আপোনাৰ বন্দী মই ইছৰাইলৰ অমুক ফৈদৰ মানুহ, এইবুলি উত্তৰ কৰে। প্ৰিয় শ্ৰোতা, অবছালোমে নগৰত সোমোৱা দুৱাৰ মুখত ৰৈ আছিল আৰু বিচাৰৰ বাবে ৰজাৰ ওচৰলৈ অহা যিকোনো মানুহক তেওঁ ৰখাই তেওঁৰ ওজৰ আপত্তিবিলাক শুনিছিল আৰু তেওঁলোকৰ প্ৰতি সহানুভূতি দেখুৱাইছিল। 3 আৰু 4 নম্বৰ পদ, অবছালোমে তাক কয়, চোৱা, তোমাৰ গোচৰৰ কথা ভাল আৰু ন্যায়, কিন্তু তোমাৰ কথা শুনিবলৈ ৰজাৰ নিযুক্ত লোক কোনো নাই। অবছালোমে আৰু কয়, অহ, মোক দেশৰ বিচাৰকৰ্তা পতা হ'লে কেনে ভাল আছিল! তাকে কৰা হ'লে মোকৰ্দমা বা গোচৰ থকা প্ৰতিজন মানুহ মোৰ ওচৰলৈ আহিলেহেঁতেন আৰু মই তাৰ ন্যায় বিচাৰ কৰিলোহেঁতেন। প্ৰিয় শ্ৰোতা, অবছালোম এজন অসৎ ডেকালৰা আছিল যদিও তেওঁ ৰাজনীতিত বৰ পাকৈত আছিল। তেওঁ একেৰাহে বুদ্ধিয়ক, ধূৰ্ত, ধুৰন্ধৰ আৰু মিঠামুখীয়া আছিল। অতি সহজে তেওঁ মানুহক ভুলাব পাৰিছিল। 5 আৰু 6 নম্বৰ পদ, আৰু যিকোনোৱে তেওঁৰ আগত প্ৰণিপাত কৰিবলৈ তেওঁৰ ওচৰলৈ আহে তাক তেওঁ হাত মেলি ধৰি চুমা খায়। ইছৰাইলৰ যিমান মানুহ ৰজাৰ ওচৰলৈ বিচাৰৰ অৰ্থে যায় সেই আটাইলৈকে অবছালোমে সেইৰূপ ব্যৱহাৰ কৰে। এই প্ৰকাৰে অবছালোমে ইছৰাইল লোকবিলাকৰ মন তেওঁৰ ফাললৈ নিলে। আচলতে এনেদৰে অবছালোমে মানুহবোৰৰ মাজত নিজকে জনপ্ৰিয় কৰি তুলিছিল। 7 আৰু 8 নম্বৰ পদ, তাৰ পাছত 4 বছৰ গলত অবছালোমে ৰজাক ক'লে, মই বিনয় কৰিছোঁ, মই যিহুৱালৈ যি এটা সংকল্প কৰিলোঁ তাক হিব্ৰুনত পালন কৰিবৰ নিমিত্তে মোক যাবলৈ অনুমতি দিয়ক, কিয়নো আপোনাৰ দাস মই যেতিয়া অৰাম দেশৰ গোচুৰত প্ৰবাস কৰি আছিলোঁ তেতিয়া মই এই সংকল্প কৰি থৈছিলোঁ, যদি যিহুৱাই মোক নিশ্চয় জেৰুচালেমলৈ উভতাই নিয়ে তেন্তে মই যিহুৱাক সেৱা ভক্তি কৰিম। প্ৰিয় শ্ৰোতা, দাউদৰ ওচৰত অবছালোমৰ এই অনুৰোধটো অলপ অস্বাভাৱিক যেন লাগে, কাৰণ নিৰ্বাসনত থকা সময়ত তেওঁ উত্তৰাঞ্চলৰ ছিৰিয়াত আছিল যদিও এতিয়া কিন্তু দক্ষিণাঞ্চলৰ হিব্ৰুনলৈহে যাম বুলি কৈছিল। অৱশ্যে দাউদে তেওঁক এই ক্ষেত্ৰত একো প্ৰশ্ন নকৰিলে, কিন্তু যাবলৈ অনুমতি দিলে। এতিয়া 11 নম্বৰ পদটো পাঠ কৰি দিম, আৰু অবছালোমৰ লগত জেৰুচালেমৰ পৰা 200 নিমন্ত্ৰিত লোক গৈছিল। তেওঁবিলাকে একোৰে বুজ নাপায়, সৰল মনেৰে গৈছিল। 12 নম্বৰ পদ, পাছে অবছালোমে বলিদান কৰা সময়ত মানুহ পঠাই দাউদৰ মন্ত্ৰী গিলুনিয়া অহিথুফলক তেওঁৰ নগৰ গিলগলৰ পৰা মতাই আনিলে আৰু চক্ৰান্ত শকত হৈ উঠিল, কিয়নো অপচালোমৰ পক্ষৰ লোক ক্ৰমে ক্ৰমে বাঢ়ি গ'ল। প্ৰিয় শ্ৰোতা, অপচালোমৰ এই বিদ্ৰোহ ক্ৰমে বাঢ়ি আহিল আৰু বহুতো মানুহে তেওঁৰ লগত সহযোগ কৰিলে। আনকি দাউদৰ মন্ত্ৰী অহিথুফলেও অপচালোমৰ লগত যোগ দিলে। এই সময়লৈকে দাউদে বিদ্ৰোহৰ বিষয়ে একো উমান পোৱাই নাছিল, কিন্তু দাউদে যেতিয়া গম পালে তেতিয়া বিদ্ৰোহ বহুদূৰ আগবাঢ়ি গৈছিল। উপায় নাপায় দাউদ পলাবলৈ বাধ্য হৈছিল। 13-14 পাছে এজন দূত দাউদৰ ওচৰলৈ আহি এই সংবাদ দিলে, বোলে ইছৰাইলৰ লোকবিলাকৰ মন অপচালোমৰ পক্ষে হ'ল। তাতে দাউদে নিজৰ ওচৰত জিৰচালেমত থকা সকলো দাসবিলাকক ক'লে, আহা আমি ওলাই পলাওঁ, নহ'লে অপচালোমৰ হাতৰ পৰা আমি এজনো সাৰিব নোৱাৰিম। এতেকে যাবলৈ খৰ কৰা, নহ'লে সি বেগাই আহি আমাক লগ ধৰি আমাৰ ওপৰত অমংগল ঘটাব আৰু তৰোৱালৰ ধাৰেৰে নগৰৰ লোকক আঘাত কৰিব। প্ৰিয় শ্ৰোতা, অপচালোমৰ ভয়ত দাউদ পলাবলৈ সাজু হ'ল। এইখিনিতে এটা প্ৰশ্ন হয় যে তেওঁ কিয় পলাল? যি জিৰচালেম নগৰক তেওঁ ইমান ভাল পাইছিল, সেই নগৰক ৰক্ষা কৰিবলৈ তেওঁ অপচালোমৰ বিৰুদ্ধে যুদ্ধ নকৰিলে কিয়? আমি ভাবোঁ ইয়াৰ দ্বাৰা ঈশ্বৰে দাউদক তেওঁৰ পাপৰ শাস্তি দিবলৈ ধৰিছে। এই কথা যে সঁচা তাক আমি এই অধ্যায়ৰেই 25-26 ভিত্তিত নিশ্চিতকৈ জানিব পাৰোঁ। তাত কোৱা হৈছে, পাছে ৰজাই চাদুকক ক'লে, তুমি ঈশ্বৰৰ চন্দুক পুনৰাই নগৰলৈ লৈ যোৱা, যদি জিহুৱাৰ দৃষ্টিত মই অনুগ্ৰহ পাওঁ তেন্তে তেওঁ পুনৰাই মোক ওলোটাই আনিব আৰু তাক ও তেওঁৰ বাসস্থান মোক দেখুৱাব, কিন্তু যদি তেওঁ এইদৰে কয়, তোমাত মোৰ একো সন্তোষ নাই তেন্তে চোৱা মই আছো, তেওঁৰ দৃষ্টিত যি ভাল দেখে মোলৈ তেওঁ তাকেই কৰক। আনহাতে 13 এটা ঘটনাৰ কথা নিশ্চয় আপোনাৰ মনত আছে, যে আমনুনে তামাৰৰ বিৰুদ্ধে এটা ঘিনলগীয়া কাৰ্য কৰিছিল। এই ঘটনাটোত দাউদে বৰ দুখ আৰু অপমান পাইছিল। ঘটনাটো জেৰুচালেমতে ঘটিছিল। দাউদে যে উৰিয়াৰ ভাৰ্যা বৎসেবাক বিয়া কৰাই এটা ভয়ানক পাপ কৰিছিল, সেই কথাও আপোনাৰ নিশ্চয় মনত আছে। এই ঘটনাটো জেৰুচালেমতেই ঘটিছিল। গতিকে এইবাৰ দাউদে জেৰুচালেম এৰি পলাবলগীয়া হোৱাৰ কাৰণে যে পাপৰ শাস্তি তাক তেওঁ জানিছিল। আনহাতে তেওঁ নিজ হাতে নিৰ্মাণ কৰা অতি মৰমৰ জেৰুচালেম নগৰখন যুদ্ধক্ষেত্ৰত পৰিণত হোৱাটো সহ্য কৰিব পৰা নাছিল। সেইকাৰণে তেওঁ কেনেকুৱা অৱস্থাত জেৰুচালেমৰ পৰা পলাইছিল এই বিষয়ে আমি 30 এনেদৰে পাওঁ, পাছে দাউদে জৈতুন পৰ্বতত উঠি যোৱা বাটেদি উঠি গ'ল আৰু তেওঁ ওপৰলৈ উঠি যাওঁতে কান্দি কান্দি গ'ল আৰু তেওঁ মূৰ ঢাকি সুদা ভৰিৰে গ'ল আৰু তেওঁৰ লগৰ প্ৰতিজনেও নিজ নিজ মূৰ ঢাকিলে আৰু ওপৰলৈ উঠি যাওঁতে কান্দি কান্দি গ'ল। হয় প্ৰিয় শ্ৰোতা, অতিপাত আঘাতিত অপমানিত আৰু লজ্জিত অৱস্থাত তেওঁ অতি মৰমৰ জেৰুচালেম নগৰৰ পৰা ওলাই গৈছিল। এই নগৰখন যুদ্ধক্ষেত্ৰত পৰিণত হোৱাটো তেওঁ সহ্য কৰিব পৰা নাছিল, যদিও ইয়াক একেবাৰে বিনাশ কৰি পেলোৱা হৈছিল। এই বিনাশৰ কাৰণ আছিল বিদ্ৰোহ আৰু পাপ। দাউদ পলোৱাৰ আন এটা কাৰণ আছিল যে তেওঁ যুদ্ধৰ কাৰণে প্ৰস্তুত নাছিল। আনহাতে তেওঁ নিজ পুত্ৰ অপচালোমক প্ৰাণে মাৰিবলৈও ইচ্ছা কৰা নাছিল। আমি ভাবোঁ যে দাউদে অপচালোমক আন সকলোতকৈ বেছি ভাল পাইছিল, কিন্তু অপচালোমৰ ভয়ত দাউদে জেৰুচালেমৰ পৰা পলাই আৰু বেছি বিপদত পৰিছিল। অৱশ্যে এনেকুৱা বিপদত তেওঁ আগতেও কেইবাবাৰো পৰিছিল, কিন্তু তেওঁৰ জীৱনতকৈ ঈশ্বৰৰ লগত সম্বন্ধ আৰু নিজ পুত্ৰৰ বিষয়ে বেছি চিন্তিত আছিল। অৱশ্যে আমি দেখা পাওঁ যে দাউদক ভাল পোৱা বহুতো মানুহ আছিল আৰু তেওঁলোকে দাউদৰ লগে লগে গৈছিল। তেওঁলোকে আনকি দাউদৰ কাৰণে নিজৰ প্ৰাণ দিবলৈও সাজু আছিল। 24-25 পদ পঢ়ি দিছোঁ, আৰু চোৱা চাদুকো আহিল, তেওঁৰ লগত লেবিয়া লোকবিলাকে ঈশ্বৰৰ নিয়ম চন্দুক বৈ লৈ আহিল, আৰু নগৰৰ পৰা আটাই লোক একেবাৰে ওলাই নাহিল, মানে তেওঁবিলাকে জিহুৱাৰ চন্দুক নমাই ৰাখিলে আৰু আবিয়াখৰ উঠি আহিল। পাছে ৰজাই চাদুকক ক'লে, তুমি ঈশ্বৰৰ চন্দুক পুনৰাই নগৰলৈ লৈ যোৱা, যদি জিহুৱাৰ দৃষ্টিত মই অনুগ্ৰহ পাওঁ তেন্তে তেওঁ পুনৰাই মোক ওলোটাই আনিব আৰু তাক ও তেওঁৰ বাসস্থান মোক দেখুৱাব। দাউদে জেৰুচালেমৰ পৰা ওলাই আহিছিল যদিও তেওঁ ঈশ্বৰৰ নিয়ম চন্দুক পুনৰ আগৰ ঠাইলৈ উভোটাই পঠাইছিল, কাৰণ এই সকলো যে ঈশ্বৰৰ সুধ বিচাৰৰ শাস্তি তাক তেওঁ জানিছিল। গতিকে তেওঁ নিয়ম চন্দুক জেৰুচালেমলৈ পঠাই দি নিজেই জৈতুন পৰ্বতেদি কান্দি কান্দি গৈছিল। 31 পাছে কোনো এজনে দাউদক ক'লে, অপচালোমৰ লগত চক্ৰান্তকাৰীবোৰৰ মাজত অহিথুফলো আছে। তাতে দায়ুদে ক'লে, হে জিহুৱা, মই বিনয় কৰোঁ, অহিথুফলৰ মন্ত্ৰণা মূৰ্খৰ মন্ত্ৰণা কৰক। এইবাৰ 34-37 পদলৈকে পঢ়ি দিছো। কিন্তু যদি তুমি নগৰলৈ উলটি গৈ অপচালমক কোৱা যে, হে মহাৰাজ, মই আপোনাৰ দাস হওঁ, আগেয়ে যেনেকৈ আপোনাৰ পিতৃৰ দাস আছিলোঁ তেনেকৈ আপোনাৰো দাস হ'ম, তেন্তে মোৰ নিমিত্তে তুমি অহিথুফলৰ মন্ত্ৰণা ব্যৰ্থ কৰিব পাৰিবা। সেই ঠাইতে চাদুক আৰু আবিয়াথৰ পুৰোহিত জানো তোমাৰ লগত নাথাকিব। এই হেতুকে তুমি ৰাজগৃহত যি যি কথা শুনিবা সেই আটাইকে চাদুক আৰু আবিয়াথৰ পুৰোহিতক ক'বা। চোৱা, সেই ঠাইত তেওঁবিলাকৰ লগত তেওঁবিলাকৰ দুজন পুতেক, চাদুকৰ পুতেক অহিমাছ আৰু আবিয়াথৰ পুতেক জোনাথন আছে। তোমালোকে যিকোনো কথা শুনিবা সিহঁতৰ দ্বাৰাই মোৰ গুৰিলৈ তাৰ বাতৰি পঠাই দিবা। তাতে দায়ুদৰ বন্ধু হুছয়ে নগৰলৈ গ'ল আৰু তেতিয়া অপচালমো নগৰত সোমাল। প্ৰিয় শ্ৰোতা, হুছয় দায়ুদৰ ভাল বন্ধু আছিল, সেইকাৰণে অহিথুফলৰ মন্ত্ৰণা ব্যৰ্থ কৰিবলৈ আৰু তেওঁলোকৰ ওপৰত চোৰাংচোৱা গিৰি কৰিবলৈ দায়ুদে হুছয়ক পঠাইছিল। অৱশ্যে হুছয়েও নিজৰ জীৱন বিপন্ন কৰিহে তালৈ গৈছিল। এতিয়া আমি 16 অধ্যায়ৰ প্ৰথম পদ দুটা পঢ়ি দিছো। তাৰ পাছত দায়ুদে পৰ্বতৰ টিং পাছ পেলাই অলপ আগহলত চোৱা, মফিবুছতৰ দাস চিবাই সজোৱা দুটা গাধ লগত লৈ গৈ তেওঁৰ গুৰিত উপস্থিত হ'ল। সেই গাধৰ ওপৰত 200 পিঠা, 100 থোপা শুকান দ্ৰাক্ষাগুটি, 100 লডা খাজুৰ গুটি আৰু 1 মুঠ দ্ৰাক্ষাৰস আছিল। পাছে ৰজাই চিবাক সুধিলে, তুমি এইবোৰ অনাৰ অভিপ্ৰায় কি? তাতে চিবাই ক'লে, এই গাধ দুটা ৰজাৰ পৰিয়াল উঠি যাবৰ নিমিত্তে, এই পিঠা আৰু খাজুৰ গুটি ডেকাবিলাকৰ আহাৰৰ নিমিত্তে, আৰু দ্ৰাক্ষাৰস অৰণ্যত ক্লান্ত হোৱাবিলাকে পান কৰিবৰ অৰ্থে। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে জোনাথনৰ এজন খুৰা হোৱা পুতেক আছিল আৰু তেওঁৰ নাম আছিল মফিবুছত। জোনাথনৰ এজন দাস আছিল আৰু সেইজনেই হ'ল চিবা। দায়ুদে জোনাথনক অতি ভাল পাইছিল আৰু সেইকাৰণে জোনাথন মৰা হেতুকে তেওঁৰ পুতেক মফিবুছতক দায়ুদ ৰজাই নিজৰ লগত ৰাখিছিল। মফিবুছতৰ বিষয়ে চিবাই দায়ুদক খবৰ দিছিল আৰু সেই চিবাই হ'ল এইজন যিজনে আজি মিঠা মিঠা কথাৰে দায়ুদক চলনা কৰিব ধৰিছে। চিবাই দায়ুদৰ নিজৰ পৰিয়ালৰ মাজত লগা কণ্ডলৰ বিষয়ে ভালদৰে জানিছিল আৰু এই সুযোগতে জোনাথনৰ পিতৃ চৌলৰ হেৰুৱা সিংহাসন পুনৰ উদ্ধাৰ কৰিব পাৰিব বুলি ভাবিছিল। কাৰণ চৌল আৰু জোনাথনৰ মৃত্যুৰ পাছত মফিবুছতেই চৌলৰ সিংহাসনৰ একমাত্ৰ উত্তৰাধিকাৰী আছিল। গতিকে মফিবুছতৰ কথা কৈ তেওঁৰ ৰাজ্যৰ এটা অংশৰ ওপৰত অধিকাৰ পাবলৈ চেষ্টা কৰিছিল। দায়ুদে চিবাৰ চলনাৰ কথা বুজিব নোৱাৰিলে আৰু তাৰ সত্যতাৰ প্ৰমাণ কৰিবলৈও সময় নেপালে। সেইকাৰণে কোনো আপত্তি নকৰাকৈ দায়ুদে চিবাক মফিবুছতৰ ৰাজ্যৰ ওপৰত অধিকাৰ দিলে। 3-4 পদ পঢ়িছো। পাছে ৰজাই ক'লে, তোমাৰ প্ৰভুৰ ল'ৰাটো ক'ত? তাতে চিবাই ৰজাক ক'লে, চাওক, তেওঁ জিৰচালেমতে আছে। কিয়নো তেওঁ ক'লে, ইছৰাইল বংশই আজি মোৰ পৈতৃক ৰাজ্য মোক ওলোটাই দিব। তাতে ৰজাই চিবাক ক'লে, চোৱা, মফিবুছতৰ সৰ্বস্ব তোমাৰেই। চিবাই ক'লে, হে মোৰ প্ৰভু মহাৰাজ, মই প্ৰণিপাত কৰিছোঁ, বিনয় কৰোঁ, মোক আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত কৰক। প্ৰিয় শ্ৰোতা, এটা সময়ত দায়ুদে চিবাক আৰু মফিবুছতক অতিশয় অনুগ্ৰহ কৰিছিল, কিন্তু এই দুৰ্দশাৰ সময়ত দায়ুদলৈ চিবাৰ অকণো সহানুভূতি নাহিল। এইবাৰ চিমি নামৰ এজন মানুহে দায়ুদক অভিশাপ দিয়াৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ, 5-8 পদ। পাছে দায়ুদ ৰজাই বহুৰিম পালত চৌলৰ বংশৰ গোষ্ঠীৰ ভিতৰৰ গেৰাৰ পুতেক চিমি নামেৰে এজন মানুহ তাৰ পৰা ওলাল। সি ওলাই সাউদি দি আহিল। সি দায়ুদলৈ আৰু দায়ুদ ৰজাৰ সকলো দাসলৈ শিল দলিয়ালে। তেতিয়া সকলো লোক আৰু সকলো বীৰ তেওঁৰ সোঁ আৰু বাওঁফালে আছিল। চিমিয়ে সাউদি দি কৈছিল, হেৰৌ ৰক্তপাতি পাখণ্ড, যা, গুচি যা। তই যাৰ পদত ৰজা হলি, সেই চৌলৰ বংশৰ সকলো ৰক্তপাতৰ প্ৰতিফল তোক দিছে। জিহুৱাই তোৰ পুতেৰ অপচালমৰ হাতত ৰাজ্য সমৰ্পণ কৰিলে। চা, তই নিজ দুষ্টতাত ধৰা পৰিলি, কিয়নো তই ৰক্তপাতী মানুহ। প্ৰিয় শ্ৰোতা, চিমিয়ে যিবোৰ কথা কৈ দেৱীদক গালি পাৰিছিল তাত কিছু সত্যতা নথকা নহয়। দায়ুদ যে এজন ৰক্তপাতী মানুহ আছিল সেই কথা সঁচা। তাৰ ফলস্বৰূপে তেওঁ ঈশ্বৰৰ পৰা ইমান শাস্তি ভোগ কৰিবলৈ ধৰিছে। 9 পদ। তেতিয়া চৰুৱাৰ পুত্ৰ অবিচয়ে ৰজাক ক'লে, সেই মৰা কুকুৰে মোৰ প্ৰভু মহাৰাজক কিয় সাউ দিয়ে? আপুনি অনুমতি দিয়ে যদি মই পাৰ হৈ গৈ তাৰ মূৰ কাটি পেলাওঁ। এই অবিচয় নামৰ মানুহজন দায়ুদৰ অতি বিশ্বাসী বীৰ পুৰুষ আছিল। কিন্তু ডায়ুদে অবিচয়ক সেই কাম কৰিবলৈ নিদিলে, বৰং ক'লে, 10:11 নম্বৰ পদ পঢ়িছোঁ, কিন্তু ৰজাই ক'লে, হে চৰুয়াৰ পুতেকবিলাক, তোমালোকৰ লগত মোৰ কি সম্পৰ্ক? যি স্থলত জিহুৱাই ডায়ুদক সাউদে বুলি তাক কৈছে, এনেস্থলত সি সাউদিয়াত তই এনে কিয় কৰিছ বুলি কোনে ক'ব? ডায়ুদে অবিচয়ক আৰু নিজৰ সকলো দাসক আৰু ক'লে, চোৱা, মোৰ ঔৰসত জন্মা মোৰ পুত্ৰই মোৰ প্ৰাণ ল'বলৈ বিচাৰিছে, তেন্তে সেই বিন্যামিনীয়াটোৱে কিমান অধিক পৰিমাণে বিচাৰিব? তাক থাকিব দিয়া, সি সাউদিয়ক, কিয়নো জিহুৱাই তাক অনুমতি দিছে। 12-14 নম্বৰ পদ পঢ়িছোঁ, কিজানি মোলৈ কৰা অন্যায়লৈ জিহুৱাই দৃষ্টি কৰিব, আৰু সি আজি মোক দিয়া সাউৰ সলনি ঈশ্বৰে মোৰ মংগল কৰিব। এইদৰে ডায়ুদ আৰু তেওঁৰ লোকবিলাক বাটেদি গৈ আছিল, আৰু সেই চিমিয়েও তেওঁৰ সন্মুখেদি পৰ্বতৰ ছালেদি গৈ সাউদি দি তেওঁলৈ শিল মাৰি মাৰি আৰু মাটি দলিয়াই গৈ আছিল। পাছে ৰজাই তেওঁৰ লোকবিলাকে সৈতে অয়েফিমলৈ আহি সেই ঠাইতে জিৰালে। প্ৰিয় শ্ৰোতা, ডায়ুদে ঈশ্বৰৰ ব্যৱস্থাত নিজকে এৰি দিছিল, আৰু সেইকাৰণে তেওঁ আনৰ হিংসা নিন্দা নীৰৱে সহ্য কৰিব পাৰিছিল। আনহাতে হিংসা কৰাজনক তেওঁ প্ৰতিহিংসা কৰা নাছিল, আৰু তেওঁৰ অমংগলো কামনা কৰা নাছিল। আমি খ্ৰীষ্টীয় বিশ্বাসীসকলো আজি তেনেকুৱাই হোৱা উচিত। প্ৰিয় শ্ৰোতা, ইমান সময় আমি ডায়ুদৰ লগত আছিলোঁ, এতিয়া আমি হুছয়ৰ লগত জিৰচালেমলৈ যাওঁ হওক আৰু অপচালমক তাতে লগ পাওঁ। 15-17 নম্বৰ পদ, এনেতে অপচালম আৰু তেওঁৰ লগত অহিথুফল আৰু ইছৰাইলৰ আটাই লোক জিৰচালেমলৈ আহিল। পাছে যেতিয়া ডায়ুদৰ বন্ধু অৰ্কীয় হুছয় অপচালমৰ ওচৰলৈ আহিল, তেতিয়া হুছয়ে অপচালমক ক'লে, মহাৰাজ চিৰজীৱী হওক, মহাৰাজ চিৰজীৱী হওক। তাতে অপচালমে হুছয়ক ক'লে, তোমাৰ বন্ধুলৈ এনেকুৱাহে মৰমনে? তুমি নিজৰ বন্ধুৰ লগত কিয় নগলা? প্ৰিয় শ্ৰোতা, ডায়ুদৰ অতি মৰমৰ বন্ধু হুছয় যে ডায়ুদৰ লগত নগৈ জিৰচালেমতে থাকিল আৰু অপচালমক মংগলবাদ জনালে, তাতে অপচালম আচৰিত হ'ল আৰু তেওঁ কিয় নগ'ল তাকে জানিবলৈ বিচাৰিলে। উত্তৰত হুছয়ে কি ক'লে আমি চাওঁ, 18-19 পদত। তাতে হুছয়ে অপচালমক ক'লে, নহয়, কিন্তু যিজনক জিহুৱাই এই লোকবিলাকে আৰু ইছৰাইলৰ সকলো লোকে মনোনীত কৰিলে, মই তেওঁৰ ফলিয়াহে, তেওঁৰ লগতহে মই থাকিম। আৰু কওঁ, মই কাৰ দাস্যকৰ্ম কৰিম? তেওঁৰ পুত্ৰৰ সাক্ষাতে নকৰিমনে? যেনেকৈ আপোনাৰ পিতৃৰ সাক্ষাতে দাস্যকৰ্ম কৰিলোঁ, তেনেকৈ আপোনাৰ আগতো কৰিম। এতিয়া 20-22 পদলৈকে পঢ়িছোঁ, পাছে অপচালমে অহিথুফলক ক'লে, এতিয়া আমি কি কৰা উচিত? সেই বিষয়ে তোমালোকে মন্ত্ৰণা দিয়া। তেতিয়া অহিথুফলে অপচালমক ক'লে, আপোনাৰ পিতৃয়ে নিজ ঘৰ ৰাখিবৰ নিমিত্তে যি উপপত্নীবোৰ থৈ গৈছে, আপুনি সেইবোৰত গমন কৰকগৈ। তাতে আপুনি যে নিজ পিতৃৰ ঘিনলগীয়া হৈছে তাক গোটেই ইছৰাইলে শুনিব, আৰু আপোনাৰ লগৰ আটাই লোকৰ হাত বলৱান হ'ব। পাছে অপচালমৰ নিমিত্তে গৃহৰ ছালৰ ওপৰত এটা তম্বু তৰি দিয়া হলত অপচালমে আটাই ইছৰাইলৰ সাক্ষাতে নিজ পিতৃৰ উপপত্নীবোৰত গমন কৰিলে। প্ৰিয় শ্ৰোতা, এয়া আছিল অহিথুফলৰ ঘিনলগীয়া মন্ত্ৰণা আৰু অপচালমৰ কুকাৰ্য। এয়া হ'ল ডায়ুদৰ নিজ ঘৰতে ব্যভিচাৰ, ডায়ুদে কৰা মহাপাপৰ পৰিণাম। অপচালমে নিজ পিতৃ ডায়ুদৰ উপপত্নীবোৰত সূৰ্যৰ সাক্ষাতে আৰু সকলো লোকৰ আগতেই গমন কৰিলে। অপচালমৰ এই কাৰ্য আৰু অহিথুফলৰ মন্ত্ৰণা অতি ঘিনলগীয়া আছিল যদিও তাৰ তাৎপৰ্য নোহোৱা নহয়। ইয়াৰ এটা ডাঙৰ তাৎপৰ্য আছে। ইয়াৰ দ্বাৰা সাম্ৰাজ্যত ডায়ুদৰ অধিকাৰৰ অন্ত পৰিল বুলি ঘোষণা কৰা হ'ল, আৰু ডায়ুদৰ যি যি আছিল সেই সকলোৰে ওপৰত অপচালম অধিকাৰী হ'ল বুলি ঘোষণা কৰা হ'ল। এইবাৰ 23 নম্বৰ পদ, অৰ্থাৎ এই অধ্যায়ৰ শেষৰ পদটো পঢ়ি দিছোঁ। সেইকালত অহিথুফলে যি যি মন্ত্ৰণা দিছিল সেইবোৰ ঈশ্বৰৰ বাক্যৰ দ্বাৰাই উত্তৰ পোৱাৰ নিচিনা আছিল। ডায়ুদক দিয়া আৰু অপচালমক দিয়া অহিথুফলৰ সকলো মন্ত্ৰণা তেনেকুৱা আছিল। প্ৰিয় শ্ৰোতা, অপচালমে অহিথুফলৰ মন্ত্ৰণা অতি সহজে কোনো আপত্তি নকৰাকৈ মানি লৈছিল, যেনিবা সেয়া ঈশ্বৰৰহে বাক্য আছিল। আনহাতে অহিথুফলৰ মন্ত্ৰণা যদিও দুষ্টতাৰে পৰিপূৰ্ণ আছিল, তথাপিতো কিন্তু তাৰ দ্বাৰা ঈশ্বৰৰ বাক্য সিদ্ধ হৈ আহিছে। যেতিয়া ৰজা ডায়ুদ মহাপাপত লিপ্ত হৈছিল, তেতিয়া ঈশ্বৰে তেওঁক অভিশাপ দিছিল, আৰু কেনেকৈ অভিশাপ দিছিল সেই বিষয়ে আমি 2 চমুৱেলৰে 12 নম্বৰ অধ্যায়ৰ 11 আৰু 12 নম্বৰ পদত এইদৰে পাই আহিছোঁ। জিহুৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ নিজ বংশৰ পৰা তোমাৰ বিৰুদ্ধে অমংগল উৎপন্ন কৰিম, আৰু তোমাৰ আগতে তোমাৰ তিৰোতাবোৰক লৈ তোমাৰ চুবুৰীয়াক দিম, তাতে তেওঁলোকে সৌ সূৰ্যৰ সাক্ষাতে তোমাৰ তিৰোতাবোৰৰ লগত শয়ন কৰিব, কিয়নো তুমি গুপুতে এই কৰ্ম কৰিলা, কিন্তু মই হলে সকলো ইছৰাইলৰ আৰু সূৰ্যৰ সাক্ষাতে এই কাৰ্য কৰাম। আৰু এতিয়া আমি দেখিবলৈ পাইছো যে ডায়ুদে কৰা মহাপাপৰ শাস্তিস্বৰূপে ঈশ্বৰে এই কাৰ্য তেওঁৰ ঘৰতেই ঘটিবলৈ দিছে। প্ৰিয় শ্ৰোতা, ডায়ুদ সঁচাকৈ এজন বৰ ডাঙৰ আৰু আচৰিত মানুহ আছিল। ঈশ্বৰৰ দৃষ্টিত তেওঁ মহাপাপ কৰিছিল সঁচা, তথাপিতো তেওঁৰ জীৱন এখন ঢকঢকীয়া বগা কাগজৰ নিচিনাই। এখন দীঘল আৰু বহল কাপোৰত এটা সৰু কলা দাগ থাকিলে যেনেকৈ আমি কেৱল দাগটোলৈহে চাওঁ, ঠিক তেনেদৰে আমিও ডায়ুদৰ জীৱনৰ সেই কলা পাপটোলৈহে চকু দিওঁ। কিন্তু সেই পাপটোৰ বাহিৰে তেওঁৰ জীৱন আশীৰ্বাদ আৰু ঐশ্বৰ্যৰে পৰিপূৰ্ণ। আজি আমি যিসকল খ্ৰীষ্টীয় বিশ্বাসী আছো, আমাৰো জীৱন তেনেকুৱাই। আমাৰ জীৱনত কলা দাগ আছে, আৰু কতো অকণো দাগ নথকা মানুহ আমি কেতিয়াও লগ পোৱা নাই। কিন্তু ধন্য প্ৰভু যীশুখ্ৰীষ্ট, যিজনে ধাৰ্মিকক নহয় পাপীক ৰক্ষা কৰিবলৈহে এই জগতলৈ আহিল, আৰু আমাৰ পাপৰ ভাৰ নিজৰ গাত লৈ ক্ৰুচত মৃত্যুবৰণ কৰিলে, আৰু তেওঁৰ শৰীৰৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে আৰু ঈশ্বৰৰ দৃষ্টিত আমাক গ্ৰহণীয় কৰিলে। গতিকে ঈশ্বৰৰ অনুগ্ৰহত যীশুখ্ৰীষ্টৰ দ্বাৰা আমাৰ পাপৰ মোচন হৈছে আৰু আমি ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হৈছো। প্ৰিয় শ্ৰোতা, আপুনি বাৰু নিজৰ বিষয়ে এনেদৰে ক'ব পাৰেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো: ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো: 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।